আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ, ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ, খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী, কাইলৈ স্বাধীনতা দিৱস উপলক্ষে জিলা প্ৰশাসনসমূহৰ বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ সমীপৰ গাৰীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী দলং মুকলি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেলযোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতে দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিত আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰ হোৱা অসমীয়া বাতৰি সন্ধিয়া 7:50 বজাত প্ৰচাৰ কৰা হ'ব। সমগ্ৰ দেশত কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব। খানাপাৰাত হ'বলগীয়া কুচকাৱাজ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ অনুশীলন পূৰ্ণগতিত অব্যাহত আছে। স্বাধীনতা দিৱসৰ কুচকাৱাজত এইবাৰ প্ৰথমবাৰৰ বাবে বিহু সংযোজন কৰা হ'ব। SFS স্কুলৰ ছাত্ৰীসকলৰ বেণ্ডে পৰিৱেশন কৰিবলগীয়া বিহু এইবাৰৰ কুচকাৱাজৰ মূল আকৰ্ষণৰূপে বিবেচিত হৈছে। ইয়াৰ সমান্তৰালভাৱে বিভিন্ন জিলা সদৰত মন্ত্ৰী বিধায়কসকলে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। দেশৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰলৈ আজি বিয়লি হ'বলগীয়া হৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। বজালি জিলা সমিতিৰ উদ্যোগত আজি পাঠশালাত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বিজেপিৰ বজালি জিলা সমিতিৰ সদস্যসকলে জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰে। কাৰ্যসূচীৰ শুভাৰম্ভ কৰি দলৰ বজালি জিলা সমিতিৰ সভাপতি মুকুট কলিতাই দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু বলিদানক স্মৰণ কৰাৰ লগতে প্ৰতিগৰাকী নাগৰিককে নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযান সফল কৰি তুলিবলৈ আহান জনায়। কাৰ্যসূচীৰ অংশ হিচাপে আজি লাহৰিঘাট সমজিলা প্ৰশাসনৰ উপস্থিতিত লাহৰিঘাট উন্নয়ন খণ্ডৰ অংগনবাড়ী কৰ্মীসকলে ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰে। গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ লগত সংগতি ৰাখি প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই উপলক্ষে আজি নতসূৰ্য ফণি শৰ্মা ভৱনত বিভাজনৰ বিভীষিকা স্মৃতি দিৱস শীৰ্ষক প্ৰকৃতানুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰঞ্জ বিভাগৰ অধ্যাপক চন্দন শৰ্মা মুখ্য বক্তা হিচাপে উপস্থিত থাকে। তেওঁ দেশ স্বাধীন হোৱাৰ সময়ত ভাৰত বিভাজনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা গোষ্ঠীগত সংঘৰ্ষৰ বিভীষিকাৰ বিষয়ত আলোকপাত কৰে। দেশজুৰি কাইলৈ উদযাপন হ'বলগীয়া 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকখনত গোৱালপাৰা জিলা আৰক্ষীয়ে বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত জিলা আৰক্ষীয়ে অসম মেঘালয় সীমান্ত অঞ্চলত নিশা যাপন কৰাৰ লগতে আজি পুৱা প্ৰায় 30 কিলোমিটাৰ দীৰ্ঘৰ পথ চাইকেল সমদলেৰে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া নিচানগ্ৰামত উপস্থিত হয়। নিচানগ্ৰামত আৰক্ষী দলটোৱে এখন প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰাৰ লগতে এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰে। অসম আৰু মেঘালয়ৰ মাজত সমন্বয়ৰ বাৰ্তা প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা এই সভাত সীমামূৰীয়া অঞ্চলটোৰ বিভিন্ন সমস্যা সন্দৰ্ভত মত বিনিময় কৰা হয়। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰা ভূঞাই আগধৰা এই সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই অঞ্চলটোৰ ৰাজ্যক শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহান জনাই বুলি আকাশবাণী গোৱালপাৰা সংবাদদাতাই জানিবলৈ দিছে। স্বাধীনতা দিৱস উপলক্ষে মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি গঢ়ি তোলা হৈছে। বিশেষকৈ সীমান্তৰ নদী পথেৰে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীয়ে বিগত কেইবাদিনো ধৰি অহৰ্নিশে পহৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই এইদৰে কয়।
যাওঁতে আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰত আমাৰ যিটো জিৰ' লাইন বৰ্ডাৰ আছে, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ইণ্ডিয়া বাংলাদেশ, তাতে BSF কণ্টিনিউ ডিউটি কৰি আছে তেওঁলোকে, আৰু এইপিনে আমি কৰি আছোঁ, কণ্টিনিউ ৰিভাৰ পেট্ৰলিং কৰি আছোঁ, আৰু কেতিয়াবা আমি তেওঁলোকৰ লগত জইণ্ট পেট্ৰলিং কৰোঁ। বৰ্তমান চিটুৱেশ্যন নৰ্মেল আছে, ধুনীয়া, কিন্তু এটা স্বাধীনতা দিৱস উপলক্ষে আমাৰ SFC মহোদয়ৰ নিৰ্দেশত তথা আমাৰ সাজনাৰ OC মহোদয়ৰ নিৰ্দেশত আমি কণ্টিনিউ ৰিভাৰ পেট্ৰলিং ডিউটি কৰি আছোঁ আৰু চিটুৱেশ্যন বৰ্তমান নৰ্মেল হৈছে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। 2,56,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনে গুৱাহাটী মহানগৰৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে।
আজি আমি বামুণৰজান পথৰ পৰা ফৰেষ্টকুল পথক সংযোগী কৰি এখন RCC দলং উদ্বোধন কৰিছো। প্ৰায় 32 মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে 2,56,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়াইছে। এই দলংখনৰ জৰিয়তে গাড়ীগাঁও, ভৰিপাৰা, ঢাকুণ্ডা, জেউতিপাৰা, নোৱাপাৰাকে ধৰি বহুকেইটা অঞ্চল উপকৃত হ'ব। দলংখনে ফৰেষ্টকুল পথৰ পৰা ধাৰাপুৰ অঞ্চললৈ এক উন্নত আৰু পোনপটীয়া যাতায়াতৰ সুবিধা প্ৰদান কৰিব। মই ৰাইজক অভিনন্দন জনাইছো।
দলংখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ যোগাযোগ ব্যৱস্থাক অধিক সহজ, সুৰক্ষিত আৰু সুচল কৰি তুলিবলৈ ৰাজ্যৰ 1,000তকৈ অধিক কাঠৰ জৰাজীৰ্ণ দলং সকলো বতৰ অনুকূল হোৱাকৈ পকী দলঙলৈ ৰূপান্তৰ কৰা হৈছে। ইয়াৰ জৰিয়তে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ বাবে চৰকাৰী সেৱা আৰু কল্যাণমূলক আঁচনিৰ সুবিধা অধিক সহজে আৰু দ্ৰুতগতিত উপলব্ধ কৰিব পৰা যাব বুলি ড০ শৰ্মাই উল্লেখ কৰে। কাৰ্যসূচীৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৰুৱাপাৰাৰ 2 নম্বৰ উপপথত এটা কালভাৰ্ট মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণতে কেওটপাৰাত থকা শ্ৰী শ্ৰী মা মনসা মন্দিৰো দৰ্শন কৰে। কৃষি আন্তঃগাঁথনি পুঁজিৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তৃণমূল পৰ্যায়ত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত বিষয়া কৰ্মচাৰীসকলৰ সমৰ্থ বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই কাৰ্যসূচীত কৃষি আন্তঃগাঁথনি পুঁজিৰ সফল ৰূপায়ণত কৃষি উন্নয়ন বিষয়া আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ ভূমিকা আৰু দায়িত্ব সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বিষয়া কৰ্মচাৰীসকলক যোগ্য হিতাধিকাৰী, যোগ্য প্ৰকল্প, আৰ্থিক সহায়, সুদৰ ৰেহাই, ঋণৰ নিশ্চিতকৰণ, ৰূপায়ণ প্ৰক্ৰিয়া, বেংকৰ ঋণ মূল্যায়ন প্ৰক্ৰিয়া, বাধ্যতামূলক নথিপত্ৰ আৰু অন্যান্য আঁচনিৰ সৈতে সমন্বয় আদিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ জৰিয়তে কৃষক, কৃষক উৎপাদন সংস্থা, উদ্যোগী আৰু অন্যান্য যোগ্য হিতাধিকাৰীসকলক কৃষিৰ আন্তঃগাঁথনিৰ পুঁজিৰ সুবিধাসমূহৰ বিষয়ে সঠিকভাৱে অৱগত কৰাৰ প্ৰয়াস কৰা হৈছে। এনে প্ৰশিক্ষণ কাৰ্যসূচীয়ে কৃষিখণ্ডত আন্তঃগাঁথনি উন্নয়ন আৰু বিনিয়োগৰ পৰিৱেশ শক্তিশালী কৰাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালন কৰিব। ড্ৰাগছ সৰবৰাহকাৰীৰ চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। বিশেষ টাস্ক ফৰ্চে আজি এনে এটা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই 80 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। টাস্ক ফৰ্চৰ এটা দলে গুৱাহাটীৰ 6 মাইলৰ সচলৰ এটা ফ্লেটত অভিযান চলাই 10 কিলোগ্ৰাম হেৰইন জব্দ কৰে। ঘটনা সন্দৰ্ভত টাস্ক ফৰ্চে পঞ্জাৱৰ লুধিয়ানাৰ হৰদীপ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ সৰবৰাহকাৰী সিঙে হেৰইনখিনি পঞ্জাৱলৈ নিয়াৰ পৰিকল্পনাৰে ফ্লেটটোত বাহাৰ পাতি আছিল। এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতে বিশেষ টাস্ক ফৰ্চে ফ্লেটটোত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰইনখিনি জব্দ কৰাৰ লগতে অভিযুক্ত হৰদীপ সিঙক গ্ৰেপ্তাৰ কৰে। নলবাৰী জিলা দিৱস উপলক্ষে নলবাৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত আজি এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যালয় চৌহদত আয়োজন কৰা এই ৰক্তদান শিবিৰত স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ বিত্ত, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত দিয়া ভাষণত ৰক্তদানক মানৱীয় দায়বদ্ধতা, প্ৰমূল্যবোধ আৰু মহানুভৱতাৰ অন্য নাম বুলি অভিহিত কৰি এই বিষয়ত সজাগতা সৃষ্টিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ সকলোকে আহ্বান জনায়। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ। ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ। খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। কাইলৈৰ স্বাধীনতা দিৱস উপলক্ষে জিলা প্ৰশাসনসমূহৰ বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী দলং মুকলি। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।